বাতৰি সৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, অপাৰেশ্যন সিন্দুৰ কেৱল এটা নাম নহয় বৰং ই কোটি কোটি লোকৰ সৈতে জড়িত এক আপীল বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰতীয় সেনাৰ বীৰত্বক প্ৰশংসা কৰাৰ লগতে সেনাবাহিনীক দেশৰ ঢাল আৰু শত্ৰু ধ্বংসকাৰী বুলি অভিহিত কৰে, বায়ুসেনাৰ সঞ্চালক প্ৰধান এয়াৰ মাৰ্শেল এ কে ভাৰতীয়ে সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদক সমৰ্থন কৰা আন্তঃগাঁথনিৰ বিৰুদ্ধেহে ভাৰতে যুঁজ দিছিল, পাকিস্তানী সেনাৰ সৈতে নহয় বুলি প্ৰকাশ কৰে। অপাৰেশ্যন সিন্দুৰৰ সফলতাৰ পাছত বিজেপিয়ে আজিৰ পৰা দেশজুৰি 11-দিনীয়া ত্ৰিৰংগা যাত্ৰাৰ আয়োজন কৰিছে আৰু এসপ্তাহজোৰা বিৰতিৰ পাছত অহা 17 মে'ৰ পৰা IPL ক্ৰিকেট প্ৰতিযোগিতাৰ খেলসমূহ পুনৰ আৰম্ভ হ'ব। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে অপাৰেশ্যন সিন্দুৰ সাময়িকভাৱে স্থগিত ৰখা হৈছে। তেওঁ কয় যে আগন্তুক দিনবোৰত সন্ত্ৰাসবাদ সন্দৰ্ভত পাকিস্তানৰ প্ৰতিটো কাৰ্যকলাপ ভাৰতে নিৰীক্ষণ কৰি ভৱিষ্যতৰ কাৰ্যপন্থা গ্ৰহণ কৰিব। কালি সন্ধিয়া ভিডিঅ' কনফাৰেন্সযোগে ৰাষ্ট্ৰক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে অপাৰেশ্যন সিন্দুৰ আৰম্ভ হোৱাৰ 3 দিনৰ ভিতৰতে পাকিস্তানৰ বহু ক্ষতি হৈছে। শ্ৰীমোদীয়ে কয় যে ভাৰতৰ আক্ৰমণাত্মক আগ্ৰাসী স্থিতিয়ে পাকিস্তানক বিধ্বংস কৰাৰ লগতে এই উত্তেজনাৰ পৰা ৰক্ষা পাবলৈ পাকিস্তানে বিশ্ব সম্প্ৰদায়ৰ ওচৰত সাহায্য বিচাৰিবলগীয়া হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে পাকিস্তানৰ বিস্তৰ ক্ষতি হোৱাৰ পাছত বিগত 10 মে'ত পাকিস্তানী সেনাই আমাৰ সেনাবাহিনীৰ মহানিৰ্দেশক DGMOৰ সৈতে সম্পৰ্ক স্থাপন কৰে। শ্ৰীমোদীয়ে কয় যে পাকিস্তানে ভাৰতৰ বিৰুদ্ধে সকলো ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ আৰু সেনাৰ আক্ৰমণ বন্ধ কৰিব বুলি নিশ্চিত কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰে পৰিপ্ৰেক্ষিতত ভাৰতে পৰিস্থিতিৰ পৰ্যালোচনা কৰে আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতে চলোৱা অভিযান সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে অপাৰেশ্যন সিন্দুৰ কেৱল এটা নাম নহয় বৰং ই কোটি কোটি লোকৰ সৈতে জড়িত এক আৱেগ। তেওঁ এই অভিযানক ন্যায়ৰ বাবে প্ৰতিজ্ঞা বুলিও প্ৰকাশ কৰে। অপাৰেশ্যন সিন্দুৰক সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ এক প্ৰতিষ্ঠিত নীতি বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। এই অভিযানে ভাৰতৰ ৰণনীতিক দৃষ্টিকোণৰ ক্ষেত্ৰত এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছে। তেওঁ কয় যে অপাৰেশ্যন সিন্দুৰে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কৰা যুঁজখনত এক নতুন পৰিমাপক আৰু এটা নতুন বিধি নিৰ্ধাৰণ কৰি দিছে। প্ৰধানমন্ত্ৰী তেওঁৰ ভাষণত ভাৰতৰ 3টা প্ৰধান সুৰক্ষা স্তম্ভৰ কথা উল্লেখ কৰি কয় যে ইয়াৰ প্ৰথম স্তম্ভটোৱে হৈছে নিৰ্ণায়ক প্ৰতিশোধ। তেওঁ কয় যে যদি ভাৰতৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ হয় তেন্তে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব। দ্বিতীয়তে তেওঁ উল্লেখ কৰে যে কোনোধৰণৰ পৰমাণু ভাবুকিক ভাৰতে গুৰুত্ব নিদিয়ে। প্ৰধানমন্ত্ৰীয়ে কোৱাৰ তৃতীয়টো স্তম্ভ হৈছে ভাৰতে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক আৰু সন্ত্ৰাসবাদীৰ মাজত কোনোধৰণৰ পাৰ্থক্য নাৰাখে, কিয়নো ভাৰতে দীৰ্ঘদিনৰ বাবে সন্ত্ৰাসবাদী নেতাসকলক চাব নিবিচৰাৰ লগতে সন্ত্ৰাসবাদীক ৰক্ষণাবেক্ষণ চৰকাৰকো অন্য দৃষ্টিৰে গ্ৰহণ নকৰে। শ্ৰীমোদীয়ে আঙুলিয়াই দিয়ে যে অপাৰেশ্যন সিন্দুৰৰ সময়ত বিশ্বই পাকিস্তানৰ প্ৰকৃত স্বৰূপ আকৌ এবাৰ উপলব্ধি কৰিলে, কিয়নো সন্ত্ৰাসবাদীৰ জানাজাত পাকিস্তানৰ উচ্চপদস্থ সেনা বিষয়া উপস্থিত হোৱাৰ কথাটোৱে দেশখনৰ সন্ত্ৰাসবাদীৰ সৈতে থকা সু সম্পৰ্কৰ কথা বিশ্ববাসীৰ আগত উদঙাই দিলে। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে ভাৰতে নিজৰ নাগৰিকৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজখনত ভাৰতৰ নাগৰিকৰ একতাই শক্তি হিচাপে ভূমিকা গ্ৰহণ কৰিছিল। সুন্দৰ আৰু সুৰক্ষিত বিশ্বৰ বাবে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰাৰ ক্ষেত্ৰতো তেওঁ গুৰুত্ব প্ৰদান কৰে। শ্ৰীমোদীয়ে পাকিস্তানৰ সেনা আৰু চৰকাৰক সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰাৰ বাবে সমালোচনা কৰে। তেওঁ কয় যে এই ধৰণৰ কাৰ্যকলাপে পাকিস্তানকেই ধবংস কৰিব। তেওঁ কয় যে পাকিস্তানে বিশ্বত নিজৰ অস্তিত্ব বজাই ৰাখিবলৈ হলে সন্ত্ৰাসবাদৰ আন্তঃগাঁথনি ধবংস কৰিব লাগিব। তেওঁ দৃঢ়তাৰে কয় যে সন্ত্ৰাসবাদ আৰু আলোচনা, সন্ত্ৰাসবাদ আৰু বাণিজ্য একে সময়তে হ'ব নোৱাৰে। সেইদৰে একে সময়তে তেজ আৰু পানীও বব নোৱাৰে। তেওঁ বিশ্ব সম্প্ৰদায়ক এইবুলিও বাৰ্তা প্ৰেৰণ কৰে যে পাকিস্তানৰ সৈতে সন্ত্ৰাসবাদ তথা পাকিস্তান অধিকৃত সম্পৰ্কতহে আলোচনা হ'ব পাৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত সেনাবাহিনীক, চোৰাংচোৱা সংস্থা আৰু বিজ্ঞানীসকলক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ অভিযানৰ সময়ত সেনাবাহিনীৰ বীৰত্ব, শৌৰ্য আৰু সাহসক প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত যিকোনো ধৰণৰ সন্ত্ৰাসবাদী আক্ৰমণ প্ৰতিহত কৰাৰ ক্ষেত্ৰত সেনাবাহিনীক সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰাৰ কথা ঘোষণা কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰতীয় সেনাৰ বীৰত্বক প্ৰশংসা কৰাৰ লগতে সেনাবাহিনীক দেশৰ ঢাল আৰু শত্ৰু ধবংসকাৰী বুলি অভিহিত কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীশ্বাহে পেহেলগামত নিহতসকলৰ আত্মাৰ প্ৰতি যথোচিত ন্যায় কৰা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টান্তমূলক নেতৃত্বক শুভেচ্ছা জনায়। শ্ৰীশ্বাহে লগতে কয় যে প্ৰধানমন্ত্ৰীয়ে দেশৰ শত্ৰুক হাৰি যাবলৈ দিয়া নাই। শ্ৰীশ্বাহে সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানসকলৰো প্ৰশংসা কৰে। ইপিনে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰধানমন্ত্ৰীৰ প্ৰশংসা কৰি কয় যে ৰাষ্ট্ৰক সম্বোধি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণ অতি প্ৰেৰণাদায়ক। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা জগত প্ৰকাশ নাড্ডাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণৰ প্ৰশংসা কৰে। তেওঁ কয় যে পাকিস্তান আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ প্ৰতিশ্ৰুতিৰ কথা প্ৰধানমন্ত্ৰীৰ ভাষণত প্ৰতিফলিত হৈছে। সামাজিক মাধ্যমৰ এটা পষ্টত বিজেপি নেতাগৰাকীয়ে কয় যে অপাৰেচন সিন্দুৰৰ অধীনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পাকিস্তানক সকিয়নি দিয়াৰ লগতে ভাৰতীয় সেনাৰ বীৰত্বৰ কথা দোহাৰিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে এই কথা উল্লেখ কৰিছে যদিহে পাকিস্তানৰ সৈতে কোনো আলোচনা হয় তেন্তে কেৱল সন্ত্ৰাসবাদ আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ সম্পৰ্কতহে আলোচনা হ'ব। তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণৰ জৰিয়তে সমগ্ৰ বিশ্বকে বুদ্ধৰ বাৰ্তা প্ৰেৰণ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্ব দেশে শক্তিশালী হোৱাৰ লগতে সমৃদ্ধি লাভ কৰিছে। তেওঁ কয় যে ভাৰতীয় নাগৰিকসকলৰ নিৰাপত্তা হৈছে চৰকাৰৰ প্ৰথম অগ্ৰাধিকাৰ আৰু চৰকাৰে সন্ত্ৰাসবাদ সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ বাবে বদ্ধপৰিকৰ। বায়ুসেনাৰ সামৰিক অভিযানৰ সঞ্চালক প্ৰধান এয়াৰ মাৰ্শেল এ কে ভাৰতীয়ে কয় যে সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদক সমৰ্থন কৰা আন্তঃগাঁথনিৰ বিৰুদ্ধে ভাৰতে যুঁজ দিছিল, পাকিস্তানী সেনাৰ সৈতে নহয়। পাকিস্তানী সেনাই এই ক্ষেত্ৰত হস্তক্ষেপ কৰি ভাৰতীয় সশস্ত্ৰ বাহিনীক প্ৰত্যুত্তৰ দিবলৈ বাধ্য কৰোৱাটো দুখৰ বিষয় বুলি সঞ্চালক প্ৰধানগৰাকীয়ে মন্তব্য কৰে। নতুন দিল্লীত কালি অপাৰেচন সিন্দুৰ সন্দৰ্ভত এখন সংবাদমেলত অংশ লৈ এয়াৰ মাৰ্শেলগৰাকীয়ে সেনাবাহিনীয়ে এই অভিযানৰ সময়ত কেনেদৰে দেশৰ অসামৰিক লোক আৰু সামৰিক আন্তঃগাঁথনিৰ ক্ষতি পাৰ্যমানে কম কৰে সেই সন্দৰ্ভত সবিশেষ প্ৰকাশ কৰে। তেওঁ সশস্ত্ৰ সেনাবাহিনীৰ সংহত বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ কথা উল্লেখ কৰি কয় যে ইয়াত প্ৰতিৰক্ষা, নৌ আৰু বায়ুসেনাৰ প্ৰতিৰক্ষা ব্যৱস্থা অন্তৰ্ভুক্ত হৈ আছে। পাকিস্তানে বহুসংখ্যক ড্ৰোন আৰু মানৱবিহীন যুদ্ধ বিমানেৰে আক্ৰমণ কৰাৰ কথা প্ৰকাশ কৰি শ্ৰীভাৰতীয়ে কয় যে এই আক্ৰমণক সুপ্ৰশিক্ষিত বায়ুসেনাৰ জোৱান তথা থলুৱাভাৱে বিকশাই তোলা ছফ্ট আৰু হাৰ্ড কিল কাউণ্টাৰ UAS ব্যৱস্থাৰে প্ৰতিহত কৰা হয়। বিগত সপ্তাহত শত্ৰুপক্ষৰ সৈতে হোৱা সংঘৰ্ষৰ পৰিণতি সন্দৰ্ভত এয়াৰ মাৰ্শেলগৰাকীয়ে কয় যে চীনত নিৰ্মিত পাকিস্তানৰ PL-15 ক্ষেপণাস্ত্ৰ লক্ষ্যভ্ৰষ্ট হয় আৰু গোলা বাৰুদ তথা মানৱবিহীন যুদ্ধ বিমানো ধবংস কৰা হয়। ভাৰতৰ প্ৰত্যাক্ৰমণ সন্দৰ্ভত সঞ্চালক প্ৰধানগৰাকীয়ে নূৰ খান আৰু ৰামিয়াৰ খান বায়ুসেনা ঘাটিত আক্ৰমণৰ কথা উল্লেখ কৰি কয় যে ভাৰতে শত্ৰুপক্ষৰ প্ৰতিটো ক্ষেত্ৰকে লক্ষ্য কৰি লৈছিল। শ্ৰীভাৰতীয়ে এই অভিযানত সীমান্ত সুৰক্ষা বাহিনীৰ সহযোগিতাৰ প্ৰশংসা কৰে। তেওঁ কয় যে তিনিওটা বাহিনীৰ মাজৰ পূৰ্ণ সহযোগিতাই অপাৰেচন সিন্দুৰ সফল হোৱাত সহায় কৰিলে। এই অভিযানৰ প্ৰতি চৰকাৰ, বিভিন্ন বিভাগ আৰু সংস্থাৰ লগতে 140 কোটি ভাৰতীয় নাগৰিকৰ পূৰ্ণ সমৰ্থন আছিল বুলি শ্ৰীভাৰতীয়ে প্ৰকাশ কৰে। অপাৰেচন সিন্দুৰৰ সফলতাৰ পাছত বিজেপিয়ে আজিৰে পৰা দেশজুৰি 11-দিনীয়া ত্ৰিৰংগা যাত্ৰাৰ আয়োজন কৰিছে। মোদী চৰকাৰৰ দৃঢ় নেতৃত্ব আৰু সশস্ত্ৰ বাহিনীৰ বীৰত্বৰ বিষয়ে জনসাধাৰণৰ মাজত প্ৰচাৰৰ অংশ হিচাপে বিজেপিয়ে এই ত্ৰিৰংগা যাত্ৰাৰ আয়োজন কৰিছে। চলিত মাহৰ 23 তাৰিখলৈ হ'বলগীয়া এই অভিযানত সমাজৰ বিশিষ্ট ব্যক্তি, প্ৰাক্তন সেনা আৰু সমাজকৰ্মীসকলেও ভাগ ল'ব। দলীয় সূত্ৰই জনোৱা মতে এই অভিযান ৰাজনৈতিক নহৈ সমাজৰ সকলো শ্ৰেণীৰ লোকৰ পৰা সমৰ্থন লাভ কৰা এটা বিষয়ৰ প্ৰতি মানুহক সজাগ কৰাৰ এটা প্ৰচেষ্টা। আমেৰিকাই ভাৰত আৰু পাকিস্তানৰ সৈতে আৰু অধিক ব্যৱসায় বাণিজ্য কৰিবলৈ মন মেলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে দেশ দুখনৰ মাজত সংঘাত আগতীয়াকৈ বন্ধ কৰি দিয়া বুলি জনোৱা দাবীক ভাৰতে খণ্ডন কৰিছে। বৈদেশিক মন্ত্ৰালয়ৰ সূত্ৰই জনোৱা মতে 9 মে'ত আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি জে ডি ভেন্স আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত হোৱা আলোচনাত বাণিজ্যৰ কোনো কথা উল্লেখ নাছিল। সূত্ৰসমূহে জনোৱা অনুসৰি অপাৰেচন সিন্দুৰ আৰম্ভ হোৱাৰ পাছত আমেৰিকাৰ সচিব মাৰ্কো ৰুবিঅ'য়ে 8 আৰু 10 মে'ত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু 10 মে'ত NSA অজিত ডোভালৰ সৈতে কথা পাতিছিল। তেওঁলোকে কয় যে এই আলোচনাত বাণিজ্যৰ কোনো কথা উল্লেখ নাই। ভাৰত আৰু পাকিস্তানৰ মাজত বৃদ্ধি পোৱা উত্তেজনাৰ বাবে এসপ্তাহজোৰা বিৰতিৰ পাছত চলিত মাহৰ 17 তাৰিখৰ পৰা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ 2025 পুনৰ আৰম্ভ হ'ব বুলি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে ঘোষণা কৰিছে। উল্লেখযোগ্য যে ভাৰতে অপাৰেচন সিন্দুৰ আৰম্ভ কৰাৰ পাছত 9 মে'ত IPLৰ সকলো মেচ স্থগিত ৰখা হৈছিল। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। অপাৰেচন সিন্দুৰ কেৱল এটা নাম নহয় বৰং ই কোটি কোটি লোকৰ সৈতে জড়িত এক আবেগ বুলি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰতীয় সেনাৰ বীৰত্ব প্ৰশংসা কৰাৰ লগতে সেনাবাহিনীক দেশৰ ঢাল আৰু শত্ৰু ধবংসকাৰী বুলি অভিহিত কৰে। বায়ুসেনাৰ সঞ্চালক প্ৰধান এয়াৰ মাৰ্শেল এ কে ভাৰতীয়ে সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদক সমৰ্থন কৰা আন্তঃগাঁথনিৰ বিৰুদ্ধে ভাৰতে যুঁজ দিছিল, পাকিস্তানী সেনাৰ সৈতে নহয় বুলি প্ৰকাশ কৰে আৰু এসপ্তাহজোৰা বিৰতিৰ পাছত অহা 17 মে'ৰ পৰা IPL ক্ৰিকেট প্ৰতিযোগিতাৰ খেলসমূহ পুনৰ আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 বজাত।